Ella a Kakpani. Batari hoitemoi prozon masohoria. Etia prodhan batari homo hol. Pradhan Mantri Narendra Modi as a video conferencing biobostare, Hyderabadur ZMR Akakhetra are Uidugik Uidanor Sofran Biman Injin Maramotikut Udbutan Koribo. Sardar Ballabhbhai Patelor, Ekoponsas Hongkok Zayantur Logot Hongotiraki, Homogra Dekota Ayojonkora Ekotar Podojatrar, Rashtriya Porjayor Karjosuchi Aji Arambho Hobo. আজি সংবিধান দিবস নতুন দিল্লীৰ সংবিধান সদনৰ কেন্দ্ৰীয় কক্ষত আয়োজিত অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব। তেলেংগানাৰ ৰাজ্যিক নিৰ্বাচন আয়োগে অহা মাহৰ 11, 14 আৰু 17 তাৰিখে তিনিটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচনৰ সূচী ঘোষণা কৰিছে আৰু ICC-এ পুৰুষ টি-20 বিশ্বকাপ 2026ৰ সূচী ঘোষণা কৰিছে। ভাৰত আৰু শ্ৰীলংকাই দ্বিতীয়বাৰলৈ যৌথভাৱে আয়োজন কৰা প্ৰতিযোগিতাখন অহা বৰ্ষৰ 7 ফেব্ৰুৱাৰীত আৰম্ভ হ'ব। এতিয়া শুনক বিতংগ বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে হায়দৰাবাদৰ ZMR আকাশক্ষেত্ৰ আৰু ঔদ্যোগিক উদ্যানৰ সফ্ৰান বিমান ইঞ্জিন মেৰামতি গোট উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰা মতে SAESI হৈছে সফ্ৰানৰ অত্যাধুনিক বিমান প্ৰপালচন ইঞ্জিনৰ বিশেষ তদাৰক, মেৰামতি আৰু সামগ্ৰিক নিৰীক্ষণ গোট। এই গোটটো ভাৰতত গোলকীয় ইঞ্জিন মূল যন্ত্ৰাংশ নিৰ্মাণ প্ৰতিষ্ঠানে স্থাপন কৰা প্ৰথমটো তদাৰক, মেৰামতি আৰু সামগ্ৰিক নিৰীক্ষণ গোট। এই গোটটো বিমান পৰিবহণ খণ্ডত আত্মনিৰ্ভৰশীলতাৰ দিশে লোৱা গুৰুত্বপূৰ্ণ পদক্ষেপ ৰূপে পৰিগণিত হ'ব। সর্দার বল্লভভাই পেটেলর 150 সংখ্যক জয়ন্তীর লগত সংগতি রাখি সমগ্র দেশতে আয়োজন করা একতার পদযাত্রার রাষ্ট্রীয় পর্যায়ের কার্যসূচী আজি আরম্ভ হব। সর্দার বল্লভভাই পেটেলর জন্মস্থান গুজরাটর করমসাদর পৰা আরম্ভ হবলগিয়া পদযাত্রাত কমেও 190 কিলোমিটার সামৰি লওয়া হব। এই পদযাত্রা 6 ডিসেম্বরত সামৰণি পৰিব। এই কার্যসূচীয়ে দেশক একত্রিত করার ক্ষেত্রত বিশেষ ভূমিকা গ্রহণ কৰিব বুলি আশা কৰা হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আনন্দৰ বল্লভ বিদ্যানগৰত আয়োজিত উদ্বোধনী অনুষ্ঠানত ভার্চুৱেলি অংশগ্ৰহণ কৰিব। গুজৰাটৰ মুখ্যমন্ত্রী ভূপেন্দ্ৰ পেটেল, কেন্দ্রীয় মন্ত্রী মনসুখ মাণ্ডাভিয়া আৰু নিমুবেন বাম্ভানিয়াও এই অনুষ্ঠানত উপস্থিত থাকিব। কেন্দ্রীয় মন্ত্রী, মুখ্যমন্ত্রী, ৰাজ্যিক মন্ত্রী, ৰাজ্যপাল, সাংসদ আদিয়ে প্রতিদিনে এই পদযাত্রাত নেতৃত্ব দিব। এই পদযাত্রার সমান্তরালকৈ জিলাসমূহত উন্নয়নমূলক কার্যসূচীরও আয়োজন করা হব। এই কার্যসূচীসমূহৰ লক্ষ্য হৈছে নাগরিকসকলক সংগঠিত করা, স্থানীয় উদ্ভাবনক উদযাপন করা আৰু যুবশক্তিক একত্রিত করা। আজি সংবিধান দিবস। এই বছৰৰ সংবিধান দিৱসৰ বিষয়বস্তু হৈছে হামাৰা সংবিধান হামাৰা স্বাভিমান। এই দিৱসৰ মূল কাৰ্যসূচী নতুন দিল্লীৰ সংবিধান সদনৰ কেন্দ্ৰীয় কক্ষত আয়োজিত হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰীসকল আৰু সাংসদসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ নেতৃত্বত সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰা হ'ব। ইয়াৰ উপৰি অসমীয়া, বড়ো, মালায়ালম, নেপালী, পাঞ্জাবী, কাশ্মীৰী, তেলেগু আৰু উৰিয়া ভাষাত সংবিধানৰ অনুদিত সংস্কৰণো উন্মোচন কৰা হ'ব। ইয়াৰ উপৰি এখন স্মাৰক পুস্তিকাও উন্মোচন কৰা হ'ব। তেলেংগানাৰ ৰাজ্যিক নিৰ্বাচন আয়োগে অহা মাহৰ 11, 14 আৰু 17 তাৰিখে তিনিটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচনৰ সূচী ঘোষণা কৰিছে। প্ৰতিটো পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনাই ভোটগণনা কৰা হ'ব বুলি আয়োগে জানিবলৈ দিছে। কালি সন্ধিয়া সংবাদ মাধ্যমৰ আগত ৰাজ্যিক নিৰ্বাচন আয়ুক্ত ৰাণী কুমুদিনীয়ে কয় যে কাইলৈৰ পৰা নিৰ্বাচনৰ কাম কাজ আৰম্ভ কৰা হ'ব। ৰাজ্যখনত 31খন জিলাত 12,728 সৰপঞ্চ বা গাঁওবুঢ়াৰ আসন আৰু 112,242টা ৱাৰ্ড পদ আছে। প্ৰথম পৰ্যায়ত 4,236, দ্বিতীয় পৰ্যায়ত 4,333 আৰু তৃতীয় পৰ্যায়ত 4,159টা পঞ্চায়তত নিৰ্বাচন অনুষ্ঠিত হ'ব। 17 ডিচেম্বৰৰ ভিতৰত সমগ্ৰ নিৰ্বাচন প্ৰক্ৰিয়া সম্পন্ন হ'ব বুলি আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া অনুসৰি প্ৰায় 1,60,00,000 ভোটাৰে এই নিৰ্বাচনত বেলট পেপাৰৰ ব্যৱহাৰেৰে অংশগ্ৰহণ কৰিব। জনসাধাৰণৰ অভিযোগৰ বাবে 9240002145 টোল ফ্ৰী নম্বৰৰ উপৰিও শীঘ্ৰেই এটা এপ মুকলি কৰা হ'ব। আজি ৰাষ্ট্ৰীয় দুগ্ধ দিৱস। শ্বেত বিপ্লৱৰ জনক ভাৰতবৰ্ষৰ দুগ্ধমানৱ উপাধিৰে বিভূষিত ডঃ ভাৰ্গিছ কুৰিয়ানৰ জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰতিবছৰে এই দিৱস উদযাপন কৰা হয়। এই বছৰৰ ৰাষ্ট্ৰীয় দুগ্ধ দিৱসৰ বিষয়বস্তু হৈছে দুগ্ধ আৰু দুগ্ধজাত খাদ্যৰ শক্তিক উদযাপন কৰোৱা হওক। এই দিৱস উপলক্ষে নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত মীন পশুপালন আৰু দুগ্ধ উৎপাদন বিভাগৰ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে ৰাষ্ট্ৰীয় গোপাল ৰত্ন বঁটা 2025 প্ৰদান কৰিব। একেটা কাৰ্যসূচীতে বিভাগটোক অধিক উজ্জীৱিত কৰাৰ লক্ষ্যৰে কেইবাটাও বিশেষ প্ৰকল্পৰো উদ্বোধন কৰা হ'ব। অসমতো খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই দিৱস উপলক্ষে এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল উপস্থিত থাকিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতে আজি ৰাছিয়ান নেতৃত্বাধীন ইউৰেছীয় অৰ্থনৈতিক সংঘ EAEUৰ সৈতে মুক্ত বাণিজ্য চুক্তিৰ বাবে আনুষ্ঠানিক আলোচনা আৰম্ভ কৰিব। চলিত বৰ্ষৰ 20 আগষ্টত স্বাক্ষৰিত হোৱা বিশেষ চুক্তি অনুসৰি নতুন দিল্লীত ৰাছিয়া, আৰ্মেনিয়া, বেলাৰুছ, কাজাখাস্তান আৰু কিৰ্গিস্তানকে ধৰি EAEUৰ সদস্য ৰাষ্ট্ৰসমূহৰ সৈতে এই আলোচনা আৰম্ভ হ'ব বুলি বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে ঘোষণা কৰিছে। এই চুক্তিয়ে 18-মহীয়া ৰোডমেপৰ জৰিয়তে বিশেষকৈ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, কৃষক আৰু মাছমৰীয়াসকলৰ বাবে ব্যৱসায়ৰ নতুন পথ প্ৰশস্ত কৰিব। আমেৰিকাই আৰোপ কৰা উচ্চ শুল্কৰ মাজতে ভাৰতে নিজৰ ৰপ্তানিৰ নতুন সম্ভাৱনা সৃষ্টিৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপে চৰ্চা লাভ কৰিছে। মন্ত্ৰী শ্ৰীগোৱেলে লগতে প্ৰকাশ কৰে যে ইউৰেছীয় অৰ্থনৈতিক সংঘৰ সৈতে আলোচনাৰ বাহিৰেও ভাৰতে আন কেইবাটাও বাণিজ্যিক অংশীদাৰিত্বৰ দিশে আগবাঢ়িছে। দক্ষিণ আফ্ৰিকা, নামিবিয়া, বটছৱানা, লেছুথু আৰু এছৱাটিনিকে ধৰি দক্ষিণ আফ্ৰিকান শুল্ক সংঘ SACEUৰ সৈতে বাণিজ্য চুক্তিৰ সম্ভাৱনাৰ বিষয়ে চৰকাৰে চিন্তা চৰ্চা কৰি থকাৰ বিষয়ে শ্ৰীগোৱেলে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে 100 বছৰৰো অধিক পুৰণি SICEU বিশ্বৰ আটাইতকৈ পুৰণি শুল্ক সংঘ। ব্ৰাজিল, আৰ্জেণ্টিনা, উৰুগুৱে আৰু পেৰাগুৱেৰে গঠিত লেটিন আমেৰিকাৰ বাণিজ্যিক গোট মাৰ্কোছুৰৰ সৈতেও ভাৰতে দ্বিতীয় পৰ্যায়ৰ বাণিজ্যিক চুক্তিৰ বাবে আলোচনাত মিলিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 128 সংখ্যক খণ্ড। জনসাধাৰণে 1800117800 শুল্কবিহীন নম্বৰত ফোন কৰি এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। নমো এপ নাইবা মাই গভ মুকলি মঞ্চ অথবা 9 1922 নম্বৰত মিছ কল দিয়াৰ পিছত লাভ কৰা লিংকৰ জৰিয়তেও জনসাধাৰণে 28 নৱেম্বৰ পৰ্যন্ত দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ আৰু চীনৰ কোনো অস্বীকাৰে এই বাস্তৱতাক সলনি কৰিব নোৱাৰে বুলি ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্পষ্ট কৰিছে। চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মন্তব্য সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে জনাইছে যে অৰুণাচল প্ৰদেশৰ এজন ভাৰতীয় নাগৰিকক আটক কৰাৰ বিষয়টো গুৰুত্ব সহকাৰে লোৱা হৈছে। ভাৰতীয় নাগৰিকগৰাকীৰ হাতত বৈধ পাছপৰ্ট আছিল আৰু ছাংহাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হৈ জাপানলৈ যাত্ৰা কৰি আছিল। জয়ছৱালে কয় যে চীন কৰ্তৃপক্ষে আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰা নিয়ন্ত্ৰণ কৰা কেইবাটাও নীতি উলংঘা কৰি তেওঁলোকৰ পদক্ষেপৰ কোনো উপযুক্ত ব্যাখ্যা এতিয়ালৈকে আগবঢ়াব পৰা নাই। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ ICCয়ে পুৰুষ টি20 বিশ্বকাপ 2026ৰ সম্পূৰ্ণ সূচী ঘোষণা কৰিছে। ভাৰত আৰু শ্ৰীলংকাই দ্বিতীয়বাৰলৈ যৌথভাৱে আয়োজন কৰা প্ৰতিযোগিতাখন অহা বৰ্ষৰ 7 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব। 15 ফেব্ৰুৱাৰীত কলম্বোৰ আৰ প্ৰেমদাসা ষ্টেডিয়ামত ভাৰত আৰু পাকিস্তানৰ মাজত খেল অনুষ্ঠিত হ'ব। পাকিস্তানে তেওঁলোকৰ সকলো খেল শ্ৰীলংকাত খেলিব। 2026ৰ টি20 বিশ্বকাপত 20টা দলে অংশগ্ৰহণ কৰিব আৰু দলকেইটাক 4টা গ্ৰুপত ৰখা হৈছে। ভাৰতক গ্ৰুপ এত চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তান, নেডাৰলেণ্ড, নামিবিয়া আৰু আমেৰিকাৰ সৈতে স্থান দিয়া হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে হায়দৰাবাদৰ GMR আকাশ ক্ষেত্ৰ আৰু ঔদ্যোগিক উদ্যানৰ চফ্ৰান বিমান ইঞ্জিন মেৰামতি গোট উদ্বোধন কৰিব। চৰ্দাৰ বল্লভভাই পেটেলৰ 150 সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি সমগ্ৰ দেশত আয়োজন কৰা একতাৰ পদযাত্ৰাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ্যসূচী আজি আৰম্ভ হ'ব। আজি সংবিধান দিৱস আৰু ICCয়ে পুৰুষ টি20 বিশ্বকাপ 2026ৰ সূচী ঘোষণা কৰিছে। আমাৰ এতিয়া বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন 7:55